জিচয়া 63 অধ্যায় ইডুমৰ প্ৰতিকাৰৰ দিন লোকসকলৰ প্ৰাৰ্থনা ইডুমৰ পৰা বৰ্ষাৰ ৰঙা বস্ত্ৰৰে সৌজন কোন আহিছে ৰাজকীয় বস্ত্ৰৰে নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজকাঢ়ি অহাজন কোন ধাৰ্মিকতাৰে কথা কোৱাজন আৰু পৰাক্ৰমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকাজন মই তোমাৰ হাঁচ ৰঙা কিয় আৰু কিয় তোমাৰ বস্ত্ৰ দাক্ষাকুণ্ডত দাক্ষাগুটি গচকা লোকৰ দৰে মই অকলেই দাক্ষাকুণ্ডত দাক্ষাগুটি গচকিলোঁ আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ আৰু খঙত সেইবোৰ গচকিলোঁ মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ চিতা লাগিল আৰু মোৰ গোটেই হাজত দাগ লগালে কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল মই দেখিলোঁ যে সহায় কৰা কোনো এজন নাছিল মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ মই যিহুৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ আৰু প্ৰশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক'ম আৰু যিহুৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক'ম আৰু ইজৰাইলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক'ম তেওঁৰ অনুগ্ৰহৰ কাৰণে এই সকলো দয়া আমাক দেখালে আৰু বিশ্বাসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে কাৰণ তেওঁ কৈছিল অৱশ্যে তেওঁলোক মোৰ লোক এওঁলোক বিশ্বাসঘাতক নকৰা সন্তান তেওঁলোকৰ ত্ৰাণকৰ্তা হৈছিল তেওঁলোকৰ সমস্ত দুখত তেওঁ দুখিত হৈছিল আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল তেওঁ প্ৰেম আৰু অনুগ্ৰহত তেওঁলোকক মুক্ত কৰিছিল আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল আৰু দাঙি নিছিল কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁ পবিত্ৰ আত্মাক দুখ দিছিল সেয়ে তেওঁলোকৰ শত্ৰু হৈছিল আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেওঁ লোকসকলে পূৰ্বকালৰ মুচিৰ বিষয়ে শিকিছিল তেওঁলোকে কৈছিল যে যিজনাই নিজৰ মেৰচাক ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল সেই ঈশ্বৰ ক'ত তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক'ত মুচিৰ সোঁহাতত নিজৰ পৰাক্ৰমী শক্তি দিয়া ঈশ্বৰ ক'ত নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জলসমূহ দুভাগ কৰা ঈশ্বৰ ক'ত তেওঁলোকে উজুতি নোখোৱাকৈ অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক'ত উপত্যকালৈ নামি যোৱা পশুৰ জাকৰ দৰে যিহুৱাৰ আত্মাই তেওঁলোকক জিৰণি দিছিল নিজৰ নামৰ প্ৰশংসা কৰিবলৈ তুমি তোমাৰ লোকসকলক লৈ আহিছিলা স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনোযোগ দিয়া তোমাৰ আগ্ৰহ আৰু মহৎ কাৰ্যবোৰ ক'ত কাৰণ তুমি আমাৰ পিতৃ কাৰণ আব্ৰাহামে আমাক নাজানে আৰু ইজৰাইলে আমাক স্বীকাৰ নকৰে হে যিহুৱা তুমিয়ে আমাৰ পিতৃ আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা এয়েই তোমাৰ নাম হে যিহুৱা তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা আৰু তোমাৰ অবাধ্য হ'বলৈ আমাৰ মন কিয় কঠিন কৰিছা তোমাৰ দাগবোৰৰ তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভতি আহা তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্ৰ স্থানৰ আধিপত্য ভোগ কৰিলে কিন্তু এতিয়া আমাৰ শত্ৰুবোৰে এই সকলো ভৰিৰে গচকিলে যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই আৰু যিসকল তোমার নামেরে পৈখ্যাত হুয়া নাই, আমি এনে লোকসকলের দরে হলু।